চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে বাৰু? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ আৰু সেইবাবেই আমালৈ চিঠি লিখিবলৈ আমি সদায়ে অনুৰোধ জনাই থাকোঁ। অনুগ্ৰহ কৰি আজিয়ে দুখাৰিমান লিখি পঠিয়াবচোন। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আজিৰে পৰা আমি বাইবেলখনৰ অধ্যয়ন প্ৰথমৰ পৰা আকৌ আৰম্ভ কৰিব খুজিছোঁ। আমি মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ড আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক লৈ অধ্যয়ন কৰিম আৰু এনেদৰে গোটেই বাইবেলখনৰ অধ্যয়ন চলাম। আপুনি যদি নিয়মিতভাৱে আমাৰ এই ভক্তিবচন অনুষ্ঠানটো শুনি থাকে, তেতিয়াহ'লে আপুনি আমাৰ লগতে গোটেইখন বাইবেল অধ্যয়ন কৰি শেষ কৰিব পাৰিব। কিন্তু বাইবেলৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি বাইবেলৰ ওপৰত কিছু চমু পৰিচয় আগবঢ়াব খুজিছো কেইটামান অনুষ্ঠানত। আজিৰ অনুষ্ঠান আৰু ইয়াৰ পাছৰ কেইটামান অনুষ্ঠানত আমি বাইবেলৰ বিষয়ে কিছুমান সামগ্ৰিক পৰিচয় দাঙি ধৰিব পৰা কথা উল্লেখ কৰিম, আলোচনা কৰিম। আশা কৰোঁ আপুনি আমাৰ অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিব। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটো বাইবেল অধ্যয়নৰ অনুষ্ঠান, গতিকে এই অনুষ্ঠানটো শুনাৰ সময়ত লগত বাইবেলখন লৈ ল'লে ভাল হয় আৰু লগত যদি কাগজ কলম থাকে আৰু ভাল হয়। কিবা বুজিবলগীয়া কথা থাকিলে বা কিবা কথা বুজিবলৈ টান লাগিলে লিখি থ'ব পাৰিব, পিছত কাৰোবাক সুধি ল'ব পাৰিব আৰু প্ৰয়োজন হ'লে আমালৈও লিখিব পাৰিব। আহক এতিয়া আমি অধ্যয়নৰ পিনে আগবাঢ়ো। কিন্তু তাৰ আগতে আমি আশীৰ্বাদ বিচাৰি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোঁতা ঈশ্বৰ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত প্ৰাণ দিলে, আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে আৰু তৃতীয় দিনা জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণো দিলে। আজি তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পৰা হৈছো আৰু তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো পিতা, তুমি আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা আৰু আমাৰ প্ৰতিজনৰ আগত নিজকে অধিককৈ প্ৰকাশ কৰা। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আজিৰে পৰা আমি বাইবেল অধ্যয়নৰ আৰম্ভণি কৰিব খুজিছো। আমি এই অনুষ্ঠান গোটেই বাইবেলখন অধ্যয়ন কৰাৰ বাবেই চলাইছো। এই অনুষ্ঠানত আমি গোটেইখন বাইবেল অধ্যয়ন কৰিম, একেবাৰে বাইবেলৰ প্ৰথম পুস্তক আদি পুস্তকৰ পৰা বাইবেলৰ শেষৰখন পুস্তক প্ৰকাশিত বাক্য পুস্তকলৈ। বাইবেলৰ মুঠ 66খন পুস্তকৰ গোটেইকেইখন পুস্তকেই আমাৰ বাবে প্ৰয়োজনীয়। সেইবাবে আমি প্ৰতিখন পুস্তকেই অধ্যয়ন কৰিম। আমি মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখনকৈ পুস্তক ল'ম আৰু সেই পুস্তকখন অধ্যয়ন কৰিম। এই অধ্যয়নত আমি বাইবেলৰ পৰা পাঠ কৰি যাম, বাইবেলৰ পদবোৰ পাঠ কৰি যাম, আৰু সেই পদবোৰ যিমান পাৰি সহজ সৰলকৈ ব্যাখ্যা কৰি যাম। আমি অনুৰোধ কৰিব খুজিছো, অনুগ্ৰহ কৰি আমাৰ এই অনুষ্ঠানটি শুনাৰ সময়ত লগত বাইবেল এখন যাতে লৈ লয়। প্ৰিয় শ্ৰোতা, বাইবেলখন অধ্যয়ন কৰিবলৈ আৰম্ভ কৰাৰ আগতে আমি বাইবেলখনৰ বিষয়ে অলপ সাধাৰণ আলোচনা আগবঢ়াই ল'ব খুজিছো। গতিকে আজিৰ আলোচনাত আমি প্ৰথমতেই এটা কথা গুৰুত্ব সহকাৰে আলোচনা কৰিব খুজিছো। কি কথা বাৰু? গুৰুত্বপূৰ্ণ কথাটো হৈছে, বাইবেলখন প্ৰয়োজনীয়নে? বাইবেলখন আমি গুৰুত্ব দিবলগীয়া গ্ৰন্থনে বাৰু? নিশ্চয় এটা বৰ ডাঙৰ প্ৰশ্ন, যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। বাইবেল প্ৰয়োজনীয়নে? বাইবেলখন আমি গুৰুত্ব দিবলগীয়া গ্ৰন্থনে? খুব সম্ভৱ আজিলৈকে পৃথিৱীত যিমানবিলাক গ্ৰন্থ লিখা হৈছে সেই সকলোবিলাকৰ ভিতৰত এই বাইবেলখনেই সকলোতকৈ বিতৰ্কিত আৰু মানুহৰ পৰা সমালোচনা, অপবাদ আদি লাভ কৰা গ্ৰন্থ বুলি ক'ব লাগিব। এই গ্ৰন্থখনক মানুহে যিমান আক্ৰমণ কৰি আহিছে আন কোনো গ্ৰন্থকেই ইমান আক্ৰমণ কেতিয়াও কৰা হোৱা নাই বুলি আমি ক'ব লাগিব। তথাপি এই বাইবেল গ্ৰন্থখনে আক্ষৰিক অৰ্থতেই গোটেই পৃথিৱীৰ লাখ লাখ মানুহক কেইবা হাজাৰ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে আৰু এতিয়াও তেনেদৰে সেৱা আগবঢ়াই আছে। এই বাইবেলখন এনেকুৱা এখন গ্ৰন্থ, এনেকুৱা এখন কিতাপ যিখন কিতাপে মানৱ জাতিৰ ওপৰত ইমান প্ৰভাৱ পেলাইছে। নিশ্চয় সকলো মানুহৰ পৰা এই কিতাপখনে আকৰ্ষণ লাভ কৰা উচিত, নাইবা মানুহে এই গ্ৰন্থখনৰ বিষয়ে মনোযোগ দি বিবেচনা কৰা উচিত। এবাৰ এজন মানুহ মৃত্যুসজ্জাত পৰি আছিল। তেওঁ সেই সজ্জাত পৰি থকা অৱস্থাত মৃত্যুলৈ আৰু বেছিদিন নাই বুলি বা বেছি সময় নাই বুলি বুজি উঠিছিল। তেওঁ আন এজন মানুহক তেওঁৰ কাষত বহি কিতাপ পঢ়ি শুনাবলৈ অনুৰোধ কৰিছিল। সেই মৃত্যুসজ্জাত পৰি থকা মানুহজনে নিজে অসংখ্য কিতাপ লিখিছিল আৰু তেওঁৰ আলমাৰি তেনেকুৱা কিতাপবিলাকেৰে ভৰি আছিল। ইমানবোৰ কিতাপ দেখি আৰু সেই কিতাপবোৰ এফালৰ পৰা চকু ফুৰাই সেই মানুহজন বিমূৰত পৰিছিল। তেতিয়া সেই মানুহজনে সজ্জাগত সেই বিখ্যাত মানুহজনক এইবুলি সুধিছিল, মহাশয় মই কোনখন কিতাপ পঢ়ো? তেতিয়া সেই সজ্জাগত মানুহজনে এইবুলি কৈছিল, তুমিনো সেই প্ৰশ্নটো কিয় সুধিছা? কিতাপ মাত্ৰ এখনেই আছে, এখনেই মাত্ৰ কিতাপ, বাইবেল। বাইবেলখন আনা। মৃত্যুমুখী মানুহৰ বাবে, মৰণসজ্জাত পৰি থকা মানুহৰ বাবে এই এখনেই কিতাপ আছে, কিন্তু জীয়াই থকা মানুহবিলাকৰ বাবেও এইখনেই একমাত্ৰ কিতাপ। বহুতো মানুহে বাইবেলৰ প্ৰতি কোনো আগ্ৰহেই নেদেখুৱায়, যেতিয়ালৈকে তেওঁলোকৰ জীৱনৰ শেষ বিন্দুত গৈ তেওঁলোক উপস্থিত নহয়, নাইবা যেতিয়ালৈকে কোনো ডাঙৰ বিপদত তেওঁলোক নপৰে। তেনেকুৱা বিশেষ কঠিন পৰিস্থিতিত, তেনেকুৱা বিশেষ ধৰণৰ বেয়া সময়ত সান্তনা লাভ কৰিব পৰা কিতাপ এখন থকাটো নিশ্চয় ভাল কথা। বিপদৰ সময়ত বাইবেলৰ আশ্ৰয় লোৱাটো নিশ্চয় উচিত কথা। কিন্তু এই বাইবেল গ্ৰন্থখন আপোনাৰ জীৱনৰ বাবেও কিতাপ, প্ৰকৃত অৰ্থত। প্ৰকৃত অৰ্থত সম্পূৰ্ণভাৱে জীয়াই থকাত সহায় কৰিব পৰা কিতাপ এই বাইবেল। এই কিতাপখন হৈছে বৰ্তমানক লৈ জীৱনৰ মুখামুখি হোৱা কিতাপ। এই জগতৰ মাজেৰে একমাত্ৰ সঠিক আৰু নিশ্চিত পথ দেখুওৱা আৰু পৰৱৰ্তী জগতখনলৈ লৈ যোৱা পথটো দেখুৱাই দিয়া পুস্তক এইখন। এইখনেই একমাত্ৰ কিতাপ যিখনে আমাক জৰুৰীকালীন অৱস্থা, জীৱনৰ ঘাত প্ৰতিঘাত আদিৰ মুখামুখি হ'বলৈ আৰু আমাৰ জীৱনলৈ অহা আঘাতবোৰ সহ্য কৰিবলৈ আমাক সমৰ্থ হোৱাত সহায় কৰে। সেয়েহে বাইবেলখন আন যিকোনো পুস্তকতকৈ বেলেগ ধৰণৰ পুস্তক। এই বাইবেলে যে অগণন মহৎ লোকৰ জীৱনত প্ৰভাৱ পেলাইছে আৰু তেনে মহৎ লোকে যে জগতখনতেই প্ৰভাৱ পেলাইছে, সেই কথাটো সহজেই আমাৰ চকুত পৰে। আমি কেইটামান উদ্ধৃতি ইয়াতে উল্লেখ কৰিব খুজিছো, তেনেকুৱা কিছুমান মানুহে লিখা কথা। এজন ৰাজকোঁৱৰক এখন পশ্চিমীয়া আগশাৰীৰ দেশলৈ অনা হৈছিল আৰু তেওঁক সেই দেশৰ মহাৰাণীৰ আগত উপস্থিত কৰোৱা হৈছিল। সেই ৰাজকোঁৱৰজনে এটা অতি মহত্বপূৰ্ণ প্ৰশ্ন সুধিছিল। তেওঁ সেই মহাৰাণীগৰাকীক এইবুলি সুধিছিল, আপোনালোকৰ দেশখন ইমান উন্নত হোৱাৰ মূল ৰহস্যটো বাৰু কি? তেতিয়া সেই মহাৰাণীয়ে অতি ধুনীয়াকৈ বন্ধোৱা বাইবেল এখন সেই ৰাজকোঁৱৰলৈ আগবঢ়াই এইবুলি কৈছিল, আমাৰ দেশখনৰ উন্নতিৰ মূল ৰহস্য এয়েই। কিন্তু জানানে প্ৰিয় শ্ৰোতা, আজি সেই পশ্চিমীয়া দেশখন যে এখন দ্বিতীয় শাৰীৰ বা হয়তো তৃতীয় শাৰীৰ দেশলৈ অধঃনমিত হৈছে, তাৰ কাৰণো এইয়ে যে আজি তেওঁলোকে ঈশ্বৰৰ বাক্যৰ পৰা আঁতৰি গৈছে। আজি তেওঁলোকৰ সমাজত বাইবেলৰ সেই আগৰ নিচিনা স্থান আৰু নোহোৱা হৈছে। সেই পশ্চিমীয়া দেশখনৰেই এজন অতি বিখ্যাত চিন্তাশীল প্ৰধানমন্ত্ৰীয়ে এইবুলি কৈছিল, আজিৰ দিনৰ প্ৰশ্নটোৰ কথা ক'ব লাগেনে? আজিৰ দিনৰ মাত্ৰ এটাই মূল প্ৰশ্ন, আৰু সেই প্ৰশ্নটো হৈছে যীশুখ্ৰীষ্টৰ শুভবাৰ্তা। সেইটোৱেই সকলোবোৰ শুদ্ধ কৰিব পাৰে আৰু কৰিব। মই এই কথা ক'বলৈ পাই আনন্দিত যে আমাৰ দেশৰ প্ৰায় সকলোবোৰ বৰমূৰীয়া খ্ৰীষ্টীয় বিশ্বাসী। মই 55 বছৰ কাল ধৰি ৰাইজৰ সেৱাত আছো আৰু তাৰে 11 বছৰ বাদ দি বাকী সময়ছোৱা আমাৰ দেশৰ মন্ত্ৰী হিচাপে আছো, আৰু এই 47 বছৰ কালত মই আমাৰ দেশৰ 60 জন চিন্তাশীল ব্যক্তিৰ সৈতে জড়িত হৈ আছো। আৰু এই ষাঠিজন লোকৰ পাঁচজনৰ বাহিৰে বাকী সকলোকেইজন খ্ৰীষ্টীয় বিশ্বাসী। আমি ভাবোঁ আমি আজি পৃথিৱীত সন্মুখীন হোৱা বিভিন্ন সমস্যাবোৰৰ এটা ভাগৰ মূল কাৰণ এয়ে যে আজি বৰমূৰীয়াসকলৰ মাজত খুব কম সংখ্যক খ্ৰীষ্টীয় বিশ্বাসী লোক আছে আৰু খুব কম সংখ্যকহে ঈশ্বৰৰ বাক্যৰ সৈতে পৰিচিত। অষ্টাদশ শতিকাৰ প্ৰথম ভাগৰ সবাতোকৈ বিখ্যাত বিজ্ঞানী এগৰাকীয়ে এইবুলি কৈছিল, মানুহবোৰক বাট দেখুৱাবলৈ ঈশ্বৰৰ এই আশীৰ্বাদপূৰ্ণ গ্ৰন্থখন থকা সত্ত্বেও মানুহনো কিয় অপথে যাব লাগে। তাৰ আগৰ শতিকাৰ অতি নামজ্বলা বিজ্ঞানী এগৰাকীয়েও এইবুলি মন্তব্য কৰিছিল। তেওঁ কৈছিল, যদিহে বাইবেলৰ কথা সত্য, তেনেহলে এনে সময় আহি আছে যে মানুহে ঘণ্টাত 50 মাইল বেগেৰে গতি কৰিব। আৰু তেওঁৰ সেই বক্তব্য শুনি আন এখন দেশৰ তথাকথিত দাৰ্শনিক এজনে মন্তব্য কৰিছিল এইবুলি, বেচেৰা বিজ্ঞানীজন, তেওঁ নিশ্চয় মদৰ নিচাতহে এনেধৰণৰ ভৱিষ্যৎবাণী কৰিছে। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় বাইবেল অধ্যয়নে বিজ্ঞানীসকলৰ মনো কেনেদৰে খেলিমেলি কৰি পেলায়। এইবুলি সেই তথাকথিত দাৰ্শনিকজনে সেই বিজ্ঞানীজনক ঠাট্টা কৰিছিল। কিন্তু প্ৰিয় শ্ৰোতা, আজি আমি জানো যে সেই বিজ্ঞানীজনে বাইবেলৰ কথাৰ আধাৰত যি কৈছিল তেওঁ ঠিকেই কৈছিল, তেওঁ মদৰ নিচাত কোৱা নাছিল। আজি মানুহে ঘণ্টাত 50 মাইল বেগেৰে নহয়, তাতকৈ বহু বেছি বেগেৰে চলাচল কৰিব পৰা হৈছে। এখন পশ্চিমীয়া আগশাৰীৰ দেশৰ প্ৰথম ৰাষ্ট্ৰপতি কেইগৰাকীমানে বাইবেলৰ বিষয়ে কৰা মন্তব্য কিছুমান আমি চাব পাৰোঁ। সেই ৰাষ্ট্ৰখনৰ দ্বিতীয়জন ৰাষ্ট্ৰপতিয়ে এইবুলি কৈছিল, মই মোৰ সীমিত পৰিধিত, মোৰ হাতত থকা সকলো সুবিধা ব্যৱহাৰ কৰি আৰু মোৰ ব্যস্ত জীৱনৰ মাজত যিখিনি পাৰোঁ সেইখিনি সময় ব্যৱহাৰ কৰি মই সকলো শাস্ত্ৰ পৰীক্ষা কৰি চালোঁ আৰু তাৰ ফলাফল এয়ে যে বাইবেলখনেই জগতৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ। মই যিমানবোৰ পুথিভঁৰাল দেখিছো তাতকৈ ইয়াতেই আছে মোৰ জীৱনৰ সৰু দৰ্শনতকৈও অধিক কথা। ইয়াৰে যিখিনি মই মোৰ জীৱনৰ ক্ষুদ্ৰ দৰ্শনৰ সৈতে খাপ খুৱাব নোৱাৰো সেইখিনি মই ভৱিষ্যতৰ বিশ্লেষণৰ বাবে ৰাখি থৈছো। আন এজন ৰাষ্ট্ৰপতিয়ে এইবুলি মন্তব্য কৰিছিল, তেওঁ কৈছিল, মই জগতৰ মানুহ হিচাপে জগতৰ মানুহক ক'ব খুজিছো আৰু মই আপোনালোককো ক'ব খুজিছো, শাস্ত্ৰ অনুসন্ধান কৰক। সকলো যুগত মানৱ জীৱনৰ সকলো অৱস্থাত বাইবেলখনেই হৈছে আন সকলো গ্ৰন্থতকৈ অধিক গুৰুত্ব আৰু প্ৰাধান্য দি পঢ়িবলগীয়া গ্ৰন্থ, আৰু মাত্ৰ এবাৰ নাইবা দুবাৰ পঢ়ি একাষৰীয়াকৈ থবৰ বাবে নহয়, কিন্তু প্ৰতিদিনে অলপ অলপকৈ পঢ়িবৰ বাবে। আৰু সেই সময়ত তেনেদৰে বিশ্বাস কৰা আৰু বক্তব্য দিয়া ৰাষ্ট্ৰপতিসকলে সেই পশ্চিমীয়া দেশখনক কোনো বিদেশী ভূমিত যুদ্ধত জড়িত কৰোৱা নাছিল আৰু দেশৰ বাটে পথে চলি থকা সমস্যাবোৰ সমাধান কৰিব তেওঁলোকে পাৰিছিল। প্ৰিয় শ্ৰোতা, এতিয়া হয়তো কোনোবাই এইবুলি ক'ব পাৰে, কিন্তু সেই সময়ত সেই পশ্চিমীয়া আগশাৰীৰ দেশখনৰ সমস্যাবিলাক আজিকালিৰ নিচিনা জটিল নাছিল, সেইকাৰণে তেওঁলোকে সহজে সমাধান কৰিব পাৰিছিল। কিন্তু সেই সময়ত সেইবোৰেই সমস্যা আছিল আৰু সেইবোৰ তেওঁলোকে সমাধান কৰিব পাৰিছিল। কিয়নো তেওঁলোক ঈশ্বৰ বিশ্বাসী আছিল, ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰ পঢ়া লোক আছিল। কিন্তু আজি তেনেকুৱা দেশবোৰ ঈশ্বৰৰ বাক্যৰ পৰা একেবাৰে আঁতৰি গৈছে, আৰু আমি যিমানেই আঁতৰি যাওঁ সমস্যাবোৰ সিমানেই আমাৰ বাবে জটিল হৈ পৰে। আজি আনকি ক্ষমতাত থকা লোক কিছুমানে এইবুলিও ক'বলৈ আৰম্ভ কৰিছে যে আমাৰ সমস্যাবোৰৰ কোনো সমাধান আৰু নাই, আৰু সেইবাবেই আমি ঈশ্বৰৰ বাক্য সামগ্ৰিকভাৱে শিকাই আছো আমাৰ এই অনুষ্ঠানৰ যোগেৰে, আৰু আমি ভাবোঁ ঈশ্বৰৰ বাক্যই মাত্ৰ সেই সমাধান, আৰু আমি যিমান সোনকালে পাৰোঁ সিমান সোনকালে ঈশ্বৰৰ বাক্যলৈ উভতি যোৱা উচিত। আন এজন ৰাষ্ট্ৰপতিয়ে এইবুলি কৈছিল, মই সদায় এই কথা কৈ আহিছো আৰু কৈ থাকিম যে এই পবিত্ৰ গ্ৰন্থ গভীৰভাৱে অধ্যয়ন কৰা কাৰ্যই সৃষ্টি কৰিব উত্তম নাগৰিক, উত্তম স্বামী আৰু উত্তম পিতৃ। আজি আমাৰ নাগৰিকসকলে নিজে বাস কৰা চহৰ নগৰবোৰ জ্বলাই থকা সময়ত আৰু বিবাহ বিচ্ছেদে সমাজক জুৰুলা কৰি থকা সময়ত এইটো গুৰুত্ব সহকাৰে বিবেচনা কৰিব লগা কথা নহয়নে বাৰু? ইংৰাজী ভাষাৰ এজন বিখ্যাত পণ্ডিতে এইবুলি মন্তব্য কৰিছিল, যদিহে মোৰ ৰচনাশৈলী নাইবা ভাৱধাৰাত প্ৰশংসনীয় কিবা আছে, তাৰ বাবে আচল কৃতিত্বৰ দাবী কৰিব লাগে মোৰ মা দেউতাই সৰু অৱস্থাতেই মোৰ মনত বাইবেল শাস্ত্ৰৰ প্ৰতি ভালপোৱাৰ ভাৱ সুমুৱাই দিয়াৰ বাবেহে। আজি আমি খ্ৰীষ্টীয় পিতৃ মাতৃসকলক সুধিব বিচাৰিছো, আপোনালোকে বাৰু এই বিষয়ত কি কৰিছে? আপুনি বাৰু আপোনাৰ ঘৰত সেই বিখ্যাত পণ্ডিতৰ নিচিনা এজনক গঢ় দি আছে নে এটা বিদ্ৰোহীহে আপুনি আপোনাৰ ঘৰত গঢ় দি আছে? সেই পণ্ডিতজনে এইবুলিও মন্তব্য কৰিছিল, মই বাইবেলখন সম্পূৰ্ণকৈ কেইবাবাৰো পঢ়িছো, এতিয়া মই বছৰত এবাৰকৈ গোটেইখন বাইবেল পঢ়ি শেষ কৰা অভ্যাস কৰি লৈছো, এইখন এজন উকিলৰ বাবেও আৰু স্বৰ্গীয় বিষয়ৰ চিন্তা কৰা লোকৰ বাবেও দৰকাৰী কিতাপ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু বছৰত এবাৰকৈ বাইবেলখন সম্পূৰ্ণ কৰি পঢ়েনে, নে আপুনি গোটেই জীৱনত এবাৰো গোটেই বাইবেলখন এবাৰো পঢ়ি শেষ কৰা নাই? এতিয়া আমি এজন বিখ্যাত সাহিত্যিকে লিখা কথাৰে আজিৰ অনুষ্ঠানৰ সামৰণি মাৰিব খুজিছো। প্ৰাচ্যত জন্মা আৰু প্ৰাচ্যৰ শৈলী আৰু ধাৰণাৰে অলংকৃত হোৱা বাইবেলে গোটেই পৃথিৱীৰ বাটে পথে চিনাকি খোজ দিয়ে। দেশৰ পাছত দেশ ধৰি সকলোতে নিজৰ লোকবোৰক বিচাৰি ই শ শ ভাষাত কথা ক'বলৈ শিকিছে মানুহৰ অন্তৰাত্মাক। ই ৰাজপ্ৰাসাদলৈ আহে সম্ৰাটক সৰ্বোপৰিজনাৰ দাস বুলি ক'বলৈ, আৰু ভগা পঁজালৈ আহে গৰীব খেতিয়কক ঈশ্বৰৰ সন্তান বুলি আশ্বাস দিবলৈ। ল'ৰা ছোৱালীবোৰে অতি আচৰিত ভাৱ আৰু আনন্দপূৰ্ণ ভাৱেৰে ইয়াৰ কাহিনীবোৰলৈ কাণ পাতে, আৰু জ্ঞানীসকলে সেইবোৰ জীৱনৰ দৃষ্টান্ত বুলি দকৈ চিন্তা কৰে। ইয়াত বিপদৰ সময়ৰ বাবে আশ্বাসবাণী আছে, বিপৰ্যয়ৰ সময়ৰ বাবে সান্তনাৰ বাণী, অন্ধকাৰ সময়ৰ বাবে পোহৰৰ বাণী আছে। ইয়াৰ মূল বক্তব্যবোৰ উপাসনা সমাৱেশত পঢ়া হয়, আৰু ইয়াৰ উপদেশ বাণী নিঃসংগজনৰ কাণত দিহাৰূপে দিয়া হয়। মন্দ আৰু গৰ্বী লোকে ইয়াত থকা সাৱধানবাণী শুনি কঁপে, কিন্তু আঘাতিত আৰু অনুতপ্তজনলৈ ইয়াৰ আছে মাতৃকণ্ঠ। অৰণ্য আৰু নিৰ্জন ঠাইকো ই সন্তুষ্টি দিছে, আৰু অগ্নিশালৰ পোহৰে ইয়াৰ পঢ়ি পঢ়ি উঙলি যোৱা পাতবোৰ উজ্বলাই তুলিছে। ই আমাৰ সকলোতকৈ মৰমৰ সপোনৰ লগত নিজকে সাঙুৰি দিছে, যাতে প্ৰেম, বন্ধুত্ব, সহানুভূতি আৰু ভক্তি, স্মৃতি আৰু আশাই ইয়াৰ অতি মূল্যৱান উক্তিৰ পোছাক পৰিধান কৰিব পাৰে, গন্ধৰস আৰু সুগন্ধি দ্ৰব্যৰ সুবাস বিলাবলৈ। সেই বাইবেল শাস্ত্ৰ আপুনি বাৰু গুৰুত্ব সহকাৰে পঢ়িবলৈ সিদ্ধান্ত ল'বনে? আজিয়েই ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আহমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জীৱন গৰাকী তেওঁহে মানুহৰ পোহৰ, সেই জীৱনে সকলোকে পোহৰ দিবলে আহিছিলে তেওঁ যিশুৰূপে। বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইক স্বয়ং ঈশ্বৰ। তেওঁ আহিল যিশুৰূপেৰে মানুহ উধাৰিবলে। যিসকলে তেওঁ গ্ৰহণ কৰে তেওঁৰ নাম বিশ্বাস কৰে, তেওঁ সেই সকলো লোককে ঈশ্বৰৰ সন্তান কৰে। বাইদ আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইকৈ স্বয়ং ঈশ্বৰ। তেওঁ আহিল যিশুৰূপেৰে মানুহ উধাৰিবলৈ।